এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল গোগামুখ আৰু বিহালীত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ, বিৰোধী মিত্ৰজোঁটৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰচাৰ অভিযান, ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ ৰায়ে জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ বিচাৰ প্ৰক্ৰিয়াত কোনো প্ৰভাৱ নেপেলায় বুলি মহাধিবক্তা দেৱজিৎ শইকীয়াৰ প্ৰকাশ, আৰু লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো সাদিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুখন নিৰ্বাচনী সভাত ভাগ লয়। ধেমাজিৰ গোগামুখত প্ৰথমখন নিৰ্বাচনী সভাত দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে বিজেপিৰ বাবে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ কল্যাণ অগ্ৰাধিকাৰৰ বিষয়। তেওঁ কয় যে দলটোৰ সৰ্বাম্মক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে আন্তঃগাঁথনি, শিক্ষা আৰু স্বাস্থ্যসেৱাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে ৰাজ্যত বিগত 10 বছৰত এন ডি এৰ শাসনকালত যথেষ্ট উন্নয়ন হৈছে। বিজেপিৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে ৰাজ্যখনলৈ স্থায়ী শান্তি ঘূৰাই অনাত সহায় কৰিছে আৰু ভালেসংখ্যক যুৱক যুৱতীয়ে হিংসাৰ পথ পৰিহাৰ কৰি নিৰাপদ ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। অসম সমগ্ৰ বিশ্বত চাহৰ বাবে জনাজাত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মৰিগাঁৱৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগে ৰাজ্যখনে ছেমিকণ্ডাক্টৰ চিপৰ বাবেও স্বীকৃতি লাভ কৰিব।
এক সময় থা জব দুনিয়া মে অসম কি চৰ্চা চাই কে লিয়ে হতী। অসম য়ানে চাই, দুনিয়া ভৰ মে অসম কি চাই কি সুবাস থি। অব অসম কো দুনিয়া চাই কে সাথ সাথ চিপ সে ভি পহচানেগি। ও দিন দূর নহি জব অসম কে সেমি কন্ডাক্টর প্লান্ট সে চিপ কা উৎপাদন শুরু হো জায়েগা। ইয়ে অসম কো আধুনিক টেকনোলজি কে এক বহুত বড়ে হব কে রূপ মে বিকশিত করেগা। আনে ওয়ালে সময় মে ফোন হো, গাড়িয়া হো, টিভি ফ্রিজ হো, এসে সামান অসম কি চিপ সে হি চলনে ওয়ালে হ্যায়।
বিশ্বনাথৰ বিহালী দ্বিতীয়খন নিৰ্বাচনী সভাত অংশ লৈ শ্ৰীমোদীয়ে কয় যে বিজেপি আত্মনিৰ্ভৰ অসম গঢ়াৰ পৰিকল্পনাৰে কাম কৰি আছে। তেওঁ কয় যে দলে ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যা নিয়ন্ত্ৰণৰ বাবে 18,000 কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছে। কংগ্ৰেছে থলুৱা লোকৰ ভূমিত অবৈধ অনুপ্ৰৱেশকাৰীক বসতি স্থাপনৰ অনুমতি দিয়া বুলি অভিযোগ তুলি শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে অসমক অবৈধ প্ৰব্ৰজনমুক্ত আৰু থলুৱা সম্প্ৰদায়সমূহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰি যাব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত ডিব্ৰুগড়ত একাংশ চাহ শ্ৰমিকৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদী 6 এপ্ৰিলত মৰাণ, বৰপেটা ৰোড আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। কাইলৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব। পৰহিলৈ শ্ৰীশ্বাহে গোলকগঞ্জ, দুধনৈ আৰু বকু ছয়গাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী, দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। বিজেপি চৰকাৰৰ দিনত সাধাৰণ লোকৰ আৰ্থিক অৱস্থা আৰু সুৰক্ষা সুস্থিৰ নহয় বুলি ভাষণত নেত্ৰীগৰাকীয়ে উল্লেখ কৰে। সাধাৰণ লোকৰ স্বাস্থ্য বীমাৰ ক্ষেত্ৰতো কংগ্ৰেছ চৰকাৰে বিশেষ গুৰুত্ব দিব বুলি তেওঁ ভাষণত প্ৰকাশ কৰে।
জব আপ অসম কে বাৰে মে বাত কৰতে হে, সোচতে হে, অৰ আপকো ইয়ে এহচাস হোতা হে কি আপ ইছ ধৰতী কে বেটে হে, ইছ ধৰতী কি বেটিয়া হে, তব আপকে দিল মে গৰ্ব হোনা চাহিয়ে অৰ আপকে দিল মে ইয়ে ভাৱনা হোনি চাহিয়ে কি আপ ইছ ধৰতী কি ৰক্ষা কৰেংগে, আপ ইছ ধৰতী কো এক ৰখেংগে, আপ ইছ ধৰতী কে তমাম সমাজো কো একজুট কৰকে ইছ ধৰতী কে লিয়ে, ইছকে সত্য কে লিয়ে আপ লড়েংগে।
কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বোকাজান আৰু টিয়কত প্ৰচাৰ চলাব। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি টংলা বিধানসভা সমষ্টিৰ টংলা উচ্চতৰ মাধ্যমিক খেলপথাৰত বিজয় সংকল্প সভাত অংশ লয়। তেওঁ লগতে গুৰেশ্বৰ বিধানসভা সমষ্টিৰ শুক্লা ষ্টেডিয়াম আৰু টিহু বিধানসভা সমষ্টিৰ বেলখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ শংকৰদেৱ শিশু নিকেতনৰ খেলপথাৰত বিজয় সংকল্প সভা আৰু ৰঙিয়া বিধানসভা সমষ্টিৰ ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামৰ পৰা ছেপ্টি চকলৈ ৰোড শ্বত তেওঁ ভাগ লোৱাৰ কথা। যোৰহাটৰ টিয়ক সমষ্টিৰ এন ডি এ সমৰ্থিত প্ৰাৰ্থী বিকাশ শইকীয়াৰ হৈ আজি অগপৰ সভাপতি অতুল বৰা আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই নিৰ্বাচনী প্ৰচাৰ চলায়। শিৱসাগৰৰ জয়সাগৰত অসম গণ পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সংগঠনমূলক সভাত উপস্থিত থাকি অগপৰ সভাপতি অতুল বৰাই শিৱসাগৰত এন ডি এ সমৰ্থিত প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ জয়লাভ নিশ্চিত বুলি দাবী কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈ, কামৰূপ মহানগৰ জিলাৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰকে ধৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী উত্তম কুমাৰ প্ৰসাদে আজি ধুবুৰী চহৰত জনসম্পৰ্ক যাত্ৰা উলিয়ায়। দৰং জিলাৰ চিপাঝাৰত আজি কংগ্ৰেছৰ প্ৰাৰ্থী বিদন্ত শইকীয়াই ঘৰে ঘৰে গৈ প্ৰচাৰ চলায়। সমষ্টিত পুনৰ নিৰ্ধাৰণৰ পাছত বৃহত্তৰ চিপাঝাৰ অঞ্চলত এইবাৰ দলটোৱে আশা কৰা মতে ভোট লাভ কৰিব বুলি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আশা প্ৰকাশ কৰে। এতিয়া খণ্ডিক বাণিজ্যিক বিৰতি।
ভাইটি বৰ ফুটিত আছা যে।
দাদা, ভবাই নাছিলো যে এটকাও নিদিয়াকে সম্পূৰ্ণ মেধাৰ ভিত্তিত চৰকাৰী চাকৰি পাম। আজি চাকৰি প্ৰথম দৰমহা পালো। এয়া লগ মিঠাই।
সুৰক্ষিত বিকশিত অসমৰ বাবে পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে জিলা প্ৰশাসনে নিৰ্বাচনী শুভংকৰ আৰু প্ৰচাৰ বাক্য মুকলি, কুইজ, বাতৰি পঢ়া প্ৰতিযোগিতাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কাছাৰ আৰক্ষীয়ে ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ফ্লেগ মাৰ্চ অনুষ্ঠিত কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত খংগুৰ বাইপাছৰ পৰা মেনিপুৰলৈকে ফ্লেগ মাৰ্চ কৰা হয়। অসম আৰক্ষীৰ জোৱানৰ উপৰি চি আৰ পি এফ আৰু বি এছ এফৰ জোৱানসকলে এই ফ্লেগ মাৰ্চত অংশ লয়। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে আজি কাছাৰী ময়দান আৰু পুৰণি অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয় পৰিদৰ্শন কৰি নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। তেওঁ নিৰ্বাচনৰ সময়ত যান বাহনৰ সুব্যৱস্থা আৰু পৰিবহণ কোষৰ দ্বাৰা চলাই থকা কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। জিলাখনৰ ডি চি বি বালিকা মহাবিদ্যালয়ত আজি মহিলা প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ নিৰ্বাচনী প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কালত ই ভি এম আৰু ভি ভি পেটৰ ব্যৱহাৰিক কৌশল আৰু ভোটগ্ৰহণ কেন্দ্ৰ ব্যৱস্থাপনা সম্পৰ্কেও অৱগত কৰোৱা হয়। নিৰ্বাচনৰ বাবে ডিব্ৰুগড় জিলাতো প্ৰস্তুতি অব্যাহত আছে। জিলাখনত আজি 3,236 প্ৰিজাইডিং বিষয়া আৰু প্ৰথম ভোটগ্ৰহণ বিষয়াৰ অংশগ্ৰহণেৰে ই ভি এম মক ড্ৰিল সফলভাৱে সম্পন্ন হয়। পশ্চিম কাৰ্বি আংলং জিলাত আজি নিৰ্বাচনী দায়িত্বত নিয়োজিত অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। বিধানসভা নিৰ্বাচনৰ সময়ত শান্তি শৃংখলা ৰক্ষাত নিয়োজিত নিৰাপত্তা কৰ্মীসকলৰ শাৰীৰিক আৰু মানসিক সুস্থতা সুনিশ্চিত কৰাৰ বাবে এই শিবিৰৰ আয়োজন কৰা হয়। মৰিগাঁও জিলাত প্ৰশাসনে ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে গীত, নাটক, কবিতা, নৃত্য, মুকাভিনয়কে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। ওদালগুৰি জিলাৰ চাৰিটা বিধানসভা সমষ্টিত ই ভি এম আৰু ভি ভি পেটৰ কমিশ্যনিং আৰম্ভ হৈছে। শোণিতপুৰত জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ প্ৰশাসনে আজিৰে পৰা ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে। জিলাখনত এইবাৰ 2,154 ভোটদাতাই এই সুবিধা লাভ কৰিব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ ৰায়ে অসমত চলি থকা জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত কোনো প্ৰভাৱ নেপেলায় বুলি ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই প্ৰকাশ কৰিছে। শ্ৰীশইকীয়াই আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰে। ৰাজ্য চৰকাৰৰ প্ৰজিকিউচন সঞ্চালক মাখন ফুকনৰ সৈতে আদালতত উপস্থিত থাকি শ্ৰীশইকীয়াই যুক্তি পৰ্ব নিৰীক্ষণ কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে গোচৰত যাতে কোনো বিসংগতি বা আসোঁৱাহ ৰৈ নাযায় তাৰ বাবে পৰ্যায়ক্ৰমে এই প্ৰক্ৰিয়া নিৰীক্ষণ কৰা হৈছে। অসম চৰকাৰে নিযুক্তি দিয়া বিশেষ লোক অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত দলটোৱে নিয়াৰিকৈ সকলো প্ৰক্ৰিয়া চলাই গৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰি আদালতত অভিযোগনামা দাখিল কৰিছে আৰু এই গোচৰৰ সৈতে ছিংগাপুৰৰ গোচৰৰ কোনো সম্পৰ্ক নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে। অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ ওপৰত উভয় পক্ষৰ যুক্তি সম্পূৰ্ণ হোৱাৰ পাছত সকলো কথা স্পষ্ট হ'ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি তৃতীয় দিনাও অভিযুক্ত পক্ষই যুক্তি দাঙি ধৰে। কাছাৰ জিলা আদালতে 2020 সংঘটিত এটা অপৰাধৰ গোচৰত অভিযুক্ত বাহাৰুদ্দিন বৰাভূঞা নামৰ এজন লোকক 10 বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ ৰায় দিছে। অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ নুৰুদ্দিন আহমেদে এই ৰায় দিয়ে। উল্লেখযোগ্য যে অভিযুক্ত বৰাভূঞা এগৰাকী মহিলাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অভিযোগনামা দাখিল কৰা হৈছিল। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। গোগামুখ আৰু বিহালীত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ। বিৰোধী মিত্ৰজোঁটৰ হৈ নাজিৰা, খোৱাং আৰু টিংখাঙত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰচাৰ। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ ৰায়ে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত কোনো প্ৰভাৱ নেপেলায় বুলি মহাধিবক্তা দেৱজিৎ শইকীয়াৰ প্ৰকাশ। আৰু লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ আৰু দিল্লী কেপিটেলছৰ খেল। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।